এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে জিলাখনৰ ক্ৰীড়াখণ্ডত নতুন যুগৰ সূচনাৰে খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰাৰ উপৰি দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। মুঠ 447 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ত 238 কোটি টকা ব্যয় সাপেক্ষে ইনডোৰ ষ্টেডিয়াম, ফুটবল খেলপথাৰ, 2খন লন টেনিছ কোৰ্ট, 2খন ভলীবল কোৰ্ট, 1খন বাস্কেটবল কোৰ্ট, ছুইমিং পুল, ল'ৰা ছোৱালীৰ আৱাস আদি নিৰ্মাণ কৰা হৈছে। খনিকৰ পেৰেড গ্ৰাউণ্ডত কাইলৈ দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰলোচা উপস্থিত থাকিব। শ্ৰীশ্বাহে এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হিচাপে ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। 292 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানত বন্যপ্ৰাণী স্বাস্থ্য নিৰীক্ষণ, বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰ্ণয়, উন্নত পৰীক্ষাগাৰৰ সুবিধা থকাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা পেছাদাৰী লোকসকলক প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব। শ্ৰীশ্বাহে কাইলৈ বিয়লি ধেমাজিত মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়াৰ ভাগলৈ তেওঁ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত ভাগ ল'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নিশা গুৱাহাটীৰ নিৰ্মীয়মান উৰণ হেতু, গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী হেতু পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত অভিযন্তা, বিষয়া, কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। ডঃ শৰ্মাই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী 6-লেনযুক্ত কুমাৰ ভাস্কৰ বাৰ্মা হেতু সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে এই দলংখন অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব। অৱশ্যে উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ট্ৰাম্পেড নিৰ্মাণৰ কাম চলি থকাৰ ফলত উদ্বোধনৰ পাছত এই দলঙেৰে যাতায়াত কৰা যান বাহনসমূহ IIT গুৱাহাটীৰ সমীপেৰে যোৱা এটা সৰু পথেৰে ৰাষ্ট্ৰীয় ঘাইপথত উঠিব লাগিব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে নুনমাটি দীঘলীপুখুৰী পাৰ সংযোগী মহাৰাজ পৃথু উৰণ হেতুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি পৰ্যায়ক্ৰমে আৰু যথাসময়ত এই হেতুখন মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে এই নিৰ্মাণ কাৰ্য জনসাধাৰণৰ যাতায়াত যাতে ব্যাঘাত নজন্মায় সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
আমাৰ যিখন নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈকে যিখন ব্ৰিজ, এই ব্ৰিজখন আমাৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ ভিতৰত প্ৰায় 98% কাম হৈ যাব। আমি উদ্বোধনো কৰিব পাৰিম স্কুটাৰ মটৰচাইকেল গাড়ী। 15 মাৰ্চত সম্পূৰ্ণভাৱে ইয়াক মুকলি কৰি দিব পৰা যাব, কিন্তু 15 মাৰ্চলৈকে মই যিমান দূৰ জানো ইলেকশ্যন আহি যাব। সেইকাৰণে আমি চাইকেল, ৰিক্সা, স্কুটাৰ, মটৰচাইকেলৰ কাৰণে আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী 28 তাৰিখে আমি খুলি দিব পাৰোঁ।
ভৰলুমুখৰ নিৰ্মীয়মান উৰণ হেতু অহা 20-22 ফেব্ৰুৱাৰীৰ ভিতৰত আৰু চাইকেল ফেক্টৰীৰ নিৰ্মীয়মান উৰণ হেতুখন বিহুৰ সময়ত মুকলি কৰা হ'ব বুলি ডঃ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট আৰু টিয়ক বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰিব। ডঃ শৰ্মাই গোলাঘাট বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 37,873 গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে জিলাখনত 313 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পও উদ্বোধন কৰিব। ধুবুৰী জিলাৰ গ্ৰামীণ স্বনিয়োজন শিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত কালি গ্ৰাম্য যুৱক যুৱতী আৰু মহিলাসকলক স্বাৱলম্বী কৰাৰ লগতে কাৰিকৰী দিশত পাৰ্গত কৰি তোলাৰ উদ্দেশ্যে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ অধীনত 35 গৰাকী মহিলা তথা যুৱতীক সৌন্দৰ্য চৰ্চা, 13 জন যুৱকক মৌপালন আৰু 22 জন যুৱকক উদ্যোগীকৰণৰ বিকাশৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। অহা শনিবাৰে নিশা 8:02 আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত পদপথত আশ্ৰিত শিশুৰ সুৰক্ষা আৰু ভৱিষ্যৎ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত সক্ৰিয় শিশু অধিকাৰ কৰ্মী তথা সামাজিক বিশ্লেষক জিতু দত্ত আৰু শিশু সুৰক্ষাৰ বাবে কাম কৰি অহা সংস্থা KRU 365ৰ মুৰববী ভৃগু বৰঠাকুৰে অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আমাৰ পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।